এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰী আৰু কাহিকুছিত নিৰ্বাচনী প্ৰচাৰ চলায়। পলাশবাৰীৰ মাজিৰগাঁৱত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত অৰ্থনৈতিক উন্নয়ন হৈছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অভয়াপুৰী বিধানসভা সমষ্টিৰ বৈতামাৰীত প্ৰচাৰ চলায়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশৰ সপোনক বাস্তৱায়িত কৰাৰ যাত্ৰাত গ্ৰামাঞ্চলৰ ৰাইজক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকে। মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ সমষ্টিৰ দেওচুৰ চাঙত বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। তেওঁ 7 নম্বৰ বেচামাৰী আৰু কাজিৰঙাৰ কুঠৰীতো প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰী জিলাৰ খগ্ৰাপাৰত জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ বাঁহজানী মণ্ডলত এটা মটৰচাইকেল সমদলতো অংশ লয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰাইডঙিয়াৰ উপৰি যমুনামুখৰ মাজগাঁৱত প্ৰচাৰ সভাত অংশ লয়। ইপিনে লোকসভাত বিৰোধী দলপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। এই সভাত অসম কংগ্ৰেছৰ সহ তত্বাৱধায়ক মনোজ চৌহানেও অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰপেটা জিলাৰ পাকাবেটবাৰী সমষ্টিৰ ভক্তৰ ডবাত প্ৰচাৰ চলায়। তেওঁ দলীয় প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনোৱাৰ উপৰি শাসকীয় দলক সমালোচনা কৰে। কামৰূপ জিলাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ ফণিয়াদি পঞ্চায়তত আজি তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যিক উপসভাপতি দুলু আহমেদে প্ৰচাৰ চলায়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা 5খন জিলাৰ মুঠ 44টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়। পুনৰ ভোটগ্ৰহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাত সৰ্বাধিক 32টা, শ্ৰীভূমিৰ 8টা, লখিমপুৰত 2টা, গোলাঘাট আৰু মাজুলীৰ 1টাকৈ কেন্দ্ৰ আছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে কালি জিলাখনৰ আৰু এটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। বিয়লি 4:30 বজাত এই ভোটগ্ৰহণৰ সামৰণি পৰিছে। ভোটকেন্দ্ৰসমূহত আজি সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় বুলি সংশ্লিষ্ট জিলাসমূহৰ সংবাদদাতাই আমাক জানিবলৈ দিছে। শ্ৰীভূমিৰ জিলাৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত আজি শান্তিপূৰ্ণভাৱে পুনৰ ভোটগ্ৰহণ কৰা হয়। দিনৰ 1:30 বজালৈ 794 গৰাকী ভোটদাতাৰ ভিতৰত 347 গৰাকী ভোটদান কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মাজুলীৰ আহঁতগুৰি পঞ্চায়তৰ 3 নম্বৰ কাচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। জাপানৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নোকাগা ফুকোচিঅ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে আজি IIT গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান 1 টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰু জাপান চৰকাৰৰ উদ্যোগত শীঘ্ৰে যুৱক যুৱতীসকলক জাপানীজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মত পোষণ কৰে। ইয়াৰ ফলত অসমৰ যুৱক যুৱতীয়ে জাপানত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে দলটোৱে কালি অসমত উপস্থিত হোৱাৰ পাছতে বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটোৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপানৰ এই দলটোক আদৰণি জনাই কয় যে এই ভ্ৰমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি জাপানী কোম্পানীসমূহক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগ কৰাৰ প্ৰতি উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত জাপানৰ সৈতে সহযোগিতাৰ বাবে লোৱা পদক্ষেপক দলটোৰ এই ভ্ৰমণে নতুন গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীক কালি অসমৰ ব্যৱসায়িক তথা ঔদ্যোগিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। দলটোৱে আজি জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে। অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষসহ প্ৰতিনিধিৰ দলটো কাইলৈ অসমৰ পৰা উভতি যাব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।